قال لا يأتيكما طعام ترزقانه إلا نبأتكما بتأويله قبل أن يأتيكما ذلكما مما علمني ربي إني تركت ملة قوم لا يؤمنون بالله وهم بالآخرة هم كافرون
يوسف কলে তোমালোকক জি খাদ্য দিয়া হয় কি খাদ্য আহার আগতে মই তোমালোকক খপনৰ ব্যাখ্যা জনাই দিম মই তোমালোকক যেটো জানাম সেইটো মোৰ প্ৰতিপালকে মোক শিক্ষা দিছে জানিছোৱা নিশ্চয় মই সেই সম্প্ৰদায়ৰ ধৰ্মমতক বৰ্জন কৰিছোঁ যিসকলে আল্লাহৰ ওপৰত ইমান পোষণ নকৰে আৰু যিসকলে আখিৰাতক অস্বীকাৰ কৰে